হেল্ল' হেল্ল' হয় পল্লৱী গগৈ নাম্বাৰ হয়নে এইটো?
হয় কোনে কৈছে আপুনি?
মই কিছাৰ্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ পৰা ফোন কৰিছিলোঁ আপোনাক। আপুনি যোৱা হয় আপুনি যোৱা মে' মাহৰ 11 তাৰিখে কিছাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম বুলি এপ এটা ডাউনলোড কৰিছিলে আৰু তাতে কিছু অধ্যায় পঢ়ি এখন এপাৰ্টৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপোনাৰ ফোনত। আৰু তাতে ফৰ্ম এখন আপুনি ফিল আপ কৰিছিলে ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি, সেই ফৰ্মখনত আপোনাৰ কিছু তথ্য আধৰুৱা হৈ থাকিল, গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান আপোনাৰ উপযোগী চৰকাৰী আঁচনিৰ বিষয়ে জনাই দিবলৈ ফোন কলটো কৰা হৈছিলে। আপোনাৰ ঘৰ নগাঁও জিলা?
হয়।
আপোনাৰ টেলিগ্ৰাম বুলি এপটোত যে কৰিছিলে আমাৰ এজন সহায়ক গৈছিলে নহয় দাদুল বৰা বুলি, তেখেতে কৰোৱাই দিছিলে। আপোনালোকৰ পঞ্চায়ততে হৈছিলে চাগে সভাখন, চাৰ্টিফিকেট এখনো পাইছিলে নহয় গ্ৰীণ কালাৰৰ আপুনি ফোনতে। তাতে আপুনি ফৰ্ম এখন ফিল আপ কৰিছিলে যে সেই ফৰ্মখনত তথ্য কিছুমান আধৰুৱা কৰি দিছিলে, গতিকে সেই তথ্যখিনি ল'বৰ কাৰণে আৰু কেইটামান আপোনাৰ উপযোগী চৰকাৰী আঁচনিৰ বিষয়ে আপোনাক জনাই দিবলৈ ফোন কলটো কৰা হৈছিলে। আপোনাৰ ঘৰ নগাঁও জিলা? হয়। আপোনাৰ বয়স 29 দিয়া আছে ইয়াত হয়নে?
হয়।
আপোনাৰ ঘৰৰ পৰিয়াল কেইজন?
আমাৰ পৰিয়াল 4 জন।
আচ্ছা, আপোনাৰ হাজবেণ্ডৰ নাম আৰু বয়সটো জনাওক।
হাজবেণ্ডৰ নাম কেশৱানন্দন গগৈ।
কি গগৈ?
কেশৱানন্দন গগৈ।
আচ্ছা আচ্ছা, বয়স তেখেতৰ?
বয়স তেখেতৰ 32 মান হ'ব। 33।
আচ্ছা, আপোনালোকে খেতি বাতি কৰেনে? ইনকাম বুলি সোধা হয় আনুমানিক ইনকামটো আপোনালোকৰ 3-4 হাজাৰ মানটো হয় চাগে? আচ্ছা, আৰু এইটো খৰচ পাতি কৰি 500 মান হাতত ৰৈ যায় মাহৰ শেষত? হয়, ঠিক আছে বাৰু। মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্ট আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে সুধি আছো, আপুনি যদি জানে জানো বুলি ক'ব আৰু যদি জানিব বিচাৰে মোক সুধিব পাৰে। আপোনাৰ বেংক একাউণ্ট আছে?
আছে আছে।
হয়, এইটো নৰ্মেল যিটো ছেভিং একাউণ্ট সেইটো খুলিছে নে জিৰ' বেলেঞ্চৰ একাউণ্টটো খুলিছে? ঠিক আছে বাৰু। হয়, আয়ুষ্মান কাৰ্ডখন বনাইছে নে?
আয়ুষ্মান কাৰ্ড আমি পালো গোটৰ ফালৰ পৰাই আছো।
হয়, ঠিক আছে বাৰু। মই আপোনাৰ ৰেকাৰিং আৰু PPF বুলি দুটা একাউণ্ট আছে, এই দুটাৰ বিষয়ে অকণমান জনাই দিছোঁ। আপোনাৰ এতিয়া যিটো নৰ্মেল ছেভিং একাউণ্ট সেই একাউণ্টত পইচা পাতি জমা কৰে, জমা কৰিলেও তাৰ পৰাতো কোনো ধৰণৰ সুত নাপায় ন, আৰু পালেও বছৰৰ মূৰতহে কেতিয়াবা 1-2% কিবা এটা পায়। কিন্তু আপুনি সেই বেংকতে হওক বা পোষ্ট অফিচতে হওক আপুনি যদি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে তাতে যদি মাহত আপুনি মিনিমাম 100 টকাকৈও জমা কৰে তাত আপুনি এটা সুত লাভ কৰিব পাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে আৰু প্ৰতি বছৰে বছৰে। আৰু ৰেকাৰিংটো মিনিমাম আপুনি 2-3 বছৰৰ পৰা মেক্সিমাম 10 বছৰৰ কাৰণে কৰিব পাৰে আপোনাৰ সুবিধা অনুযায়ী। আৰু যিটো PPF বুলি ক'লো, PPFটো হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। PPFত মিনিমাম আপুনি 500ৰ পৰা মেক্সিমাম 1.5 লাখলৈকে জমা কৰিব পাৰে আৰু সেই পইচাটো আপুনি প্ৰতি মাহে মাহেও জমা কৰিব পাৰে, বা আপোনাৰ হাতত যদি কেতিয়াবা অকণমান পইচা বেছিকৈ আহি যায় সেই পইচাখিনি আপুনি PPFত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। ইয়াত আপোনাক সুত এটা দিয়ে, সুতটো প্ৰতি মাহে মাহে দিয়ে আৰু সুতৰ যিটো হাৰ এইটো 7.1 চলি আছে বৰ্তমান, মানে যথেষ্টখিনি ভাল চলি আছে। আপোনালোকে কৰিব বিচাৰে যদি কৰি ল'ব পাৰিব। আৰু PPFৰ এটা কি সুবিধা আছে, আপোনালোকে মাহে মাহে যে জমা কৰিব লাগিব এইটো কোনো ধৰা বন্ধা নিয়ম নাই। আপোনাৰ হাতত যেতিয়া পইচা আহে তেতিয়া আপুনি PPFত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে আৰু ইয়াৰ সুতটো আপুনি প্ৰতি মাহে মাহে আপুনি লাভ কৰিব পাৰে, মানে যেতিয়া আপুনি পইচাটো জমা কৰে তাৰ নেক্সট মাহৰ পৰা আপুনি সুত এটা লাভ কৰিব পাৰে, গতিকে এইটো কৰি থ'ব পাৰিব।
কম থাকিলেও তেনেকে মানে
আপোনাৰ এইটো 7.1 হিচাপত দিয়ে সুদটো। আপুনি এইটো যেতিয়াই পইচাটো থয়, আপুনি যদি এইটো মাহত হৈছে নেক্সট মাহৰ পৰা আপুনি সুদটো পাব। আপুনি যদি 1000 থৈছে, আপুনি নেক্সট মাহত 1000 সুদটো পাব, আৰু তাৰপিছত যদি আৰু 1000 থৈছে, তাৰপিছত আপুনি 2000 সুদটো পাব 7.1 হিচাপত। সেনেকে আপুনি সুদটো লাভ কৰিব পাৰে। হয়, সেনেকে লাভ কৰিব পাৰে। আৰু দুটা চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনি আছে, এটা হৈছে আপোনালোকৰ জীৱনজ্যোতি বীমা, এটা সুৰক্ষা বীমা। জীৱনজ্যোতি বীমাটো আপোনালোকৰ ডেথ ইঞ্চুৰেঞ্চ হয়, 18-50 বছৰ বয়সৰ সকলো ব্যক্তিয়ে জীৱনজ্যোতিটো কৰিব পাৰে। আৰু এইটো যাৰ নামতে কৰে তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট মানে মৃত্যু হয়, মৃত্যু হলে তেখেতৰ পৰিয়ালে 2,00,000 এটা সাহায্য পায়। আৰু যিটো সুৰক্ষা বীমা, সুৰক্ষাটো এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়, এইটো 18-70 বছৰ বয়সৰ সকলো মানুহে কৰিব পাৰে। আৰু এইটো যাৰ নামতে কৰে তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙা এনেকুৱা ন কিবা হয়, চিকিৎসাৰ কাৰণে 1,00,000 এটা সাহাৰ্য দিয়ে। আৰু যদি দুটা অংগ কিবা নষ্ট হৈ যায়, তেনেহ'লে 2,00,000 এটা সাহাৰ্য দিয়ে। গতিকে এই দুইটা আঁচনি আপুনি গ্ৰহণ কৰি থ'ব পাৰে। আপোনাৰ যিটো বেংকতে একাউণ্ট আছে, সেই বেংকতে ইয়াৰ ফৰ্ম দিয়ে, সেই ফৰ্মটো আনি ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল, বছৰি বছৰি পইচাটো আপোনালোকে ডাইৰেক্ট বেংক একাউণ্টৰ পৰা কাট খাই গৈ থাকিব। আৰু আপোনাৰ হাজবেণ্ডে PM কিষাণৰ যিটো পইচা, সেইটো পায়নে? PM কিষাণৰ মানে কৃষকৰ যিটো পইচা, সেইটো পায়নে তেখেতে, আপোনাৰ হাজবেণ্ডে? অৰুণোদয় বুলি আঁচনিটো পায়নে?
অৰুণোদয় আঁচনিটো মই নাপাওঁ।
হয় হয়, আপুনি যদি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ নগাঁৱতে DC অফিচ আছে, তাতে আপুনি অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত আপুনি মাহত আপুনি 1,250 পইচা এটা লাভ কৰি থাকিব পাৰিব। টিভিটো এপ্লাই কৰি থ'ব বিচাৰে যদি কৰি থওক। হয় হয়, তাতে ইয়াৰ ফৰ্ম দিয়ে, সেই ফৰ্মটো আনি আপুনি ফিল আপ কৰি ছাবমিট কৰি দিব। প্ৰথমতে গৈ এবাৰ খবৰ ল'ব এতিয়া আছে নে নাই বা আহিছে নে নাই ফৰ্মটো, যদি আহিছে আপুনি ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিব পাৰিব। হয় হয় হয়,
মোৰ মানে কৰা আছিলে, কৰিছিলোঁ কিন্তু সব হৈ গ'ল, কিন্তু পইচাটোহে নিসোমালে।
হয়, আপুনি এবাৰ খবৰ ল'ব, তাতে প্ৰথমতে খবৰ লৈ লওক। খবৰ লৈ পেলাই আপুনি এতিয়া নতুনকে যদি কৰিছিলে, এতিয়া বহুতৰে পইচা সোমোৱা নাই বাৰু, সোমালে একেলগে সোমাব আপোনাৰো। আৰু যদি কৰা নাই আপোনালোকে বহুত দিন হৈ গ'ল, তেনেহ'লে আপুনি নতুনকে এইটো কৰি থব। আৰু দুটা লোন আছে, মুদ্ৰা আৰু KCC বুলি। মুদ্ৰা লোনটো সৰু সুৰা ব্যৱসায়ৰ কাৰণে ল'ব পাৰে, আৰু যিটো KCC লোন, সেইটো খেতি বাতিৰ কাৰণে ল'ব পাৰে। মুদ্ৰা লোনত আপোনাৰ 50,000 পৰা 10,00,000 কোনো বন্ধকি নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ মুদ্ৰা লোনটো ল'লে আপুনি যিটো ব্যৱসায়ৰ কাৰণে লোনটো লয়, সেই ব্যৱসায়টোৰ এখন বিজনেছ প্লেন লিখিত আকাৰত বেংকত দাখিল কৰিব লাগে, আৰু সেই বিজনেছ প্লেনখন অনুযায়ী বেংকৰ বিষয়াসকলক আপোনালোকৰ লোনটো চেংচন কৰায়। আপোনালোকৰ চিভিল স্ক'ৰ পাতি আদি চব ঠিকে থাকে আছে যদি আপোনালোকৰ লোনটো চেংচন কৰাই দিয়ে। আৰু যিটো খেতি বাতি, হয় বেংকৰ লগত যোগাযোগ কৰিব, আৰু যদি ল'ব বিচাৰে যিকোনো গভমেণ্ট বেংকৰ পৰা ল'বলৈ চেষ্টা কৰিব, কাৰণ গভমেণ্ট বেংকবিলাকত আপোনাৰ সুতৰ পৰিমাণটো কম হয়, কিন্তু প্ৰাইভেট বেংকবিলাকত অকণমান বেছি হয় সুতৰ পৰিমাণটো। গতিকে আপোনালোকে ল'ব বিচাৰে যদি গভমেণ্ট বেংকৰ পৰা ল'বলৈ চেষ্টা কৰিব। আৰু যিটো KCC বুলি লোন আছে, সেইটো খেতি বাতিৰ কাৰণে দিয়ে, ইয়াতো আপোনাৰ 1,60,000 কোনো বন্ধকি নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ KCC লোনটো আপুনি 5 বছৰৰ মূৰে মূৰে ৰিনিউ কৰিব লাগে। এইটো প্ৰথম 5 বছৰ যদি লোনটো ভালদৰে দিয়ে, তেনেহ'লে নেক্সট 5 বছৰত আপোনাৰ লোনৰ 10% চৰকাৰৰ ফালৰ পৰা দি দিয়ে, বাকী 3-4% থাকি যায়, সেইখিনি আপুনি নিজৰ ফালৰ পৰা দিব লাগে। গতিকে লোনকেইটাৰ বিষয়ে হওক কিবা আৰু বেলেগ আঁচনিৰ বিষয়ে হওক, আপুনি যদি কিবা তথ্য বুজি নাপালে বা আৰু ভালদৰে বুজিব বিচাৰে, তেনেহ'লে আপোনাৰ টেলিগ্ৰাম বুলি এপটোতে এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ওচৰত বেংকৰ বিষয়া থাকে কেইজনমান, তেখেতসকলে আপোনাক ফোনত তথ্যখিনি ভালদৰে আৰু বুজাই দিব পাৰিব। কিবা অসুবিধা হ'লে নাম্বাৰটোত ফোন কৰিব।
হ'ব হ'ব,
ঠিক আছে বাৰু, দিয়ক, ধন্যবাদ।
ধন্যবাদ।